নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে উত্তৰ পূৰ্বাঞ্চলৰ খনিখণ্ডৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে এই খণ্ডত লুকাই থকা খনিজ সম্পদ অন্বেষণৰ বাবে কেন্দ্ৰই সক্ৰিয়ভাৱে সহযোগিতা আগবঢ়াব। গুৱাহাটীত আয়োজিত দ্বিতীয় উত্তৰ পূব ভূতত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলনত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে দেশৰ খনি আৰু শক্তিখণ্ডৰ বিকাশত উত্তৰ পূৰ্বাঞ্চলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণৰ সম্ভাৱনা আছে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বাবে ৰাজ্যভিত্তিক খনি পৰিকল্পনা ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলিও শ্ৰীৰেড্ডীয়ে প্ৰকাশ কৰে। সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই কয় যে খনি আৰু খনিজাত পদাৰ্থ সঠিকভাৱে অন্বেষণৰ জৰিয়তে অসমৰ অৰ্থনীতি শক্তিশালী কৰাৰ দিশত ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। ডঃ শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নীতিগত হস্তক্ষেপৰ বাবেই উত্তৰ পূৰ্বাঞ্চলত দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা কয়লা ক্ষেত্ৰসমূহ মুকলি হ'ল আৰু বৰ্তমান ইয়াৰ সুফল লাভ কৰা হৈছে বুলি মন্তব্য কৰে। শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈল ক্ষেত্ৰৰ ভটীয়া পাৰৰ 147 নম্বৰ তৈলখাতটোৰ গেছ নিৰ্গমন 16 দিনৰ পাছত অৱশেষত কালি বিশেষজ্ঞসকলে ৰোধ কৰিবলৈ সমৰ্থ হয়। 12 জুনত আৰম্ভ হোৱা এই বিপদজনক গেছ নিৰ্গমন ONGCৰ সংকট ব্যৱস্থাপনা দলে আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ সহায়ত স্থায়ীভাৱে বন্ধ কৰিবলৈ সমৰ্থ হয়। উল্লেখযোগ্য যে বিগত এসপ্তাহ ধৰি প্ৰতিকূল পৰিস্থিতিকো নেওচি আমেৰিকাৰ বিশেষজ্ঞ দলৰ নেতৃত্বত খাতটোৰ গেছ নিৰ্গমন ৰোধ কৰি সম্পূৰ্ণৰূপে বন্ধ কৰাৰ প্ৰচেষ্টা চলাই থকা হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সফলতা বাবে ONGC আৰু প্ৰশাসনৰ প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ বিশেষকৈ বিগত দিনকেইটাত অপৰিসীম ধৈৰ্য আৰু বিশ্বাসেৰে সংশ্লিষ্ট সংস্থাৰ সৈতে সহযোগিতা আগবঢ়োৱাৰ বাবে ক্ষতিগ্ৰস্ত অঞ্চলটোৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। ৰাজ্যিক স্তৰৰ নিযুক্তি আয়োগৰ তৃতীয় বৰ্গৰ গাড়ী চলোৱা দক্ষতা পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰা ডিমা হাছাও আৰু বৰাক উপত্যকাৰ প্ৰাৰ্থীসকলৰ বাবে ৰাজ্য চৰকাৰে এটা নতুন নিৰীক্ষণত তেওঁলোকক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সুযোগ প্ৰদান কৰি বিশেষ নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে ডিমা হাছাও জিলাৰ অন্তৰ্গত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগা আৰু লামপুৰৰ মাজত হোৱা প্ৰবল ভূমিস্খলনৰ বাবে যোগাযোগ ব্যাহত হোৱাত প্ৰাৰ্থীসকলে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰা নাছিল। এনে প্ৰাৰ্থীসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰসহ তেওঁলোকৰ প্ৰৱেশ পত্ৰ ই মেইল যোগে প্ৰেৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে। প্ৰাৰ্থীসকলে SLRC3@gmail.comত আয়োগলৈ সংশ্লিষ্ট তথ্য প্ৰেৰণ কৰিব পাৰিব। ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে 2025-26 নতুন শিক্ষাবৰ্ষত সকলো বিদ্যালয়ৰ বাবে প্ৰযোজ্য হোৱাকৈ কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি প্ৰতিগৰাকী শিক্ষকে পুৱা 9 বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হ'ব লাগিব। শিক্ষকসকলে শৈক্ষিক দিনপঞ্জীত নিৰ্ধাৰণ কৰা সময় অনুসৰিহে বিদ্যালয় এৰিব পাৰিব। বিদ্যালয়ত প্ৰৱেশ আৰু প্ৰস্থানৰ সময় শিক্ষা সেতু এপত অন্তৰ্ভুক্ত কৰিব লাগিব। প্ৰতিগৰাকী শিক্ষাৰ্থীৰ উপস্থিতিৰ তথ্য লোৱাৰ বাবে শ্ৰেণী শিক্ষক দায়বদ্ধ হ'ব। তদুপৰি সকলো স্নাতকোত্তৰ শিক্ষকে হাইস্কুল পৰ্যায়তো শিক্ষাদান কৰিব লাগিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। একেদৰে বিদ্যালয়ৰ অন্যান্য কৰ্মচাৰীসকলেও দিনৰ 10 বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হ'ব লাগিব আৰু বিয়লি 4:30 বজালৈ বিদ্যালয়ত থাকিব লাগিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে। দেশৰ জৰুৰীকালীন অৱস্থাৰ বিষয়ে যুৱ প্ৰজন্মক সজাগ কৰাৰ উদ্দেশ্যে আজি বিজেপিৰ যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ উদ্যোগত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত মক পাৰ্লিয়ামেণ্ট অনুষ্ঠিত হ'ব। কালি মহাবিদ্যালয়খনত সাংসদ তথা বিজেপিৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া, ৰাজ্যিক উপসভাপতি পুলক গোহাঁই, মন্ত্ৰীদ্বয় বিমল বৰা, প্ৰশান্ত ফুকন, সাধাৰণ সম্পাদক ঋতুপৰ্ণা বৰুৱা, যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাসৰ লগতে অন্যান্য বহু লোকে মহাবিদ্যালয়খনত উপস্থিত হৈ মক পাৰ্লিয়ামেণ্টৰ আয়োজন সম্পৰ্কে বুজ লয়। যোৰহাট ষ্টেট বেংকৰ প্ৰশাসনীয় আৰু আঞ্চলিক কাৰ্যালয়ে কালি যোৰহাটত এটা ৰক্তদান শিবিৰৰ আয়োজন কৰে। লেন্স ক্লাবৰ যোৰহাট শাখাই এই শিবিৰৰ প্ৰতি যথোচিত সহায় সমৰ্থন আগবঢ়াই 100 ইউনিট তেজ সংগ্ৰহ কৰে। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা তেজৰ প্ৰয়োজন হোৱা ৰোগীসকলৰ বাবে এই সংগৃহীত তেজ যোগান ধৰা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ অন্তৰ্গত আৰিমুৰা এলেকা বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সূত্ৰই জনোৱা মতে ডিব্ৰুগড় আৰু নিমাতীঘাটৰ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমা অতিক্ৰম কৰাৰ ফলত কাজিৰঙাতো জলস্তৰ বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনত সতৰ্কতামূলক ব্যৱস্থা হিচাপে কাজিৰঙাৰ মাজেৰে যোৱা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰশাসনে 144 ধাৰা বলবৎ ৰখাৰ লগতে কৰিডৰসমূহত বেৰিকেড স্থাপন কৰিছে। পুৱাৰ উজনি অসমৰ বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব। নমস্কাৰ।